দ্বিতীয় ৰাজাৱলী তিনি অধ্যায়। ইজৰাইলত যোৰামৰ ৰাজত্ব। যিহুদা যিহোছাফৰ্তৰ ৰাজত্বৰ 18 বছৰত ইজৰাইলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ'ল। তেওঁ সমৰিয়াত থাকি 12 বছৰ ৰাজত্ব কৰিলে। যিহুৱাৰ দৃষ্টিত তেওঁ কু আচৰণ কৰিলে, কিন্তু তেওঁৰ পিতৃ মাতৃৰ দৰে কৰা নাছিল, কিয়নো তেওঁ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভৰ নিৰ্মাণ কৰিছিল তাক তেওঁ দূৰ কৰি দিছিল। তথাপি নবাতৰ পুত্ৰ জাৰবিয়ামে যি সকলো পাপ কাৰ্য কৰি ইজৰাইলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল। তেওঁ সেইবোৰ বন্ধ নকৰিলে। মোৱাব ইজৰাইলৰ পৰা পৃথক হৈ বিদ্ৰোহ কৰা। মোৱাবৰ ৰজা মেছাই মেৰচাক পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইজৰাইলৰ ৰজাক কৰ হিচাপে 1,00,000 মেৰচাক পোৱালি আৰু 1,00,000 মতা মেৰচাগৰ উল দিব লাগিছিল। কিন্তু আহাবৰ মৃত্যুৰ পাছত মোৱাবৰ ৰজাই ইজৰাইলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। সেয়ে ইজৰাইলৰ ৰজা যোৰামে যেতিয়া সমৰিয়াৰ পৰা ওলাই গৈ ইজৰাইলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে, যিহুদাৰ ৰজা যিহোছাফৰ ওচৰলৈ তেওঁ বাৰ্তা পঠাই জনালে যে মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাবনে? যিহোছাফৰে ক'লে, মই আপোনাৰ লগত যাম, মই আপোনাৰ দৰেই হওঁ, মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে। তাৰপাছত ৰজা যোৰামে সুধিলে, আমি কোন বাটেৰে গৈ আক্ৰমণ কৰিম? তাতে তেওঁ ক'লে, ইডোমৰ মৰুপ্ৰান্তৰ মাজেদি। সেইদৰে যিহুদাৰ ৰজা আৰু ইডোমৰ ৰজাৰ সৈতে ইজৰাইলৰ ৰজা ওলাই গ'ল। তেওঁলোকে 7 দিন ধৰি অৰ্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ'ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল। তাকে দেখি ইজৰাইলৰ ৰজাই ক'লে, হাই হাই, মোৱাবৰ হাতত পৰাজিত হ'বলৈকে যিহুৱাই আমাৰ এই 3জন ৰজাক একত্ৰিত কৰি মাতি আনিলে নেকি? কিন্তু যিহোছাফতে ক'লে, ইয়াত যিহুৱাৰ কোনো ভাৱবাদী নাই নেকি যিজনৰ যোগেদি আমি যিহুৱাৰ ওচৰত সুধিব পাৰিম? তাতে ইজৰাইলৰ ৰজাৰ ডাকবোৰৰ এজনে ক'লে, ছাফতৰ পুতেক ইলিছা ইয়াত আছে, তেওঁ এলিয়াৰ হাতত পানী বাকি দিয়া সেৱাকাৰী আছিল। যিহোছাফতে ক'লে, যিহুৱাৰ বাক্য তেওঁৰ ওচৰত আছে। তাতে ইজৰাইলৰ ৰজা, ইডোমৰ ৰজা আৰু যিহোছাফত ইলিছাৰ ওচৰলৈ নামি গ'ল। ইলিছাই ইজৰাইলৰ ৰজাক ক'লে, আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাৱবাদীসকলৰ ওচৰলৈ যাওক। তেতিয়া ইজৰাইলৰ ৰজাই তেওঁক ক'লে, নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ'বলৈ যিহুৱাই আমাৰ 3জন ৰজাক একত্ৰিত কৰি মাতি আনিলে। ইলিছাই ক'লে, যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্ৰস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহুৱাৰ শপত যে যিহুদাৰ ৰজা যিহোছাফত যদি ইয়াত নাথাকিলেহেঁতেন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকৈ মই আপোনাৰ ফালে নাপালোহেঁতেন। কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক। লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহুৱাৰ হাত ইলিছাৰ ওপৰলৈ আহিল। তাতে তেওঁ ক'লে, যিহুৱাই এই কথা কৈছে, এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক, কিয়নো যিহুৱাই এই কথা কৈছে, আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ'ব আৰু আপোনালোকে পানী খাব পাৰিব। আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব। যিহুৱাৰ দৃষ্টিত ই অতি সৰু কথা। তেওঁ মোৱাবিয়াসকলৰ ওপৰত আপোনালোকক বিজয়ী কৰিব। গড়েৰে আবিত প্ৰত্যেকখন নগৰ আৰু উত্তম নগৰ আপোনালোকে আক্ৰমণ কৰিব। আপোনালোকে প্ৰত্যেকটো উত্তম গছ কাটি পেলাব, পানীৰ সকলো ভুমুক বন্ধ কৰি দিব আৰু সকলো উত্তম পথাৰ শিলেৰে নষ্ট কৰি পেলাব। পাছদিনা ৰাতিপুৱা বলি উৎসৱৰ সময়ত ইডুম দেশৰ ফালৰ পৰা পানী বৈ আহিল, পানীৰে দেশখন ভৰি পৰিল। ইতিমধ্যে মোৱাবিয়াসকলে শুনিছিল যে তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ'ল। অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্ৰতিফলিত হৈছিল। মোৱাবিয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে। তেওঁলোকে আচৰিত হৈ ক'লে, এই চাওকচোন, চাওক, এয়া তেজ! নিশ্চয় সেই ৰজাসকলে এজনে আনজনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ'ল। গতিকে সেই মোৱাবিয়াসকল, ব'লা এতিয়া আমি গৈ লুট কৰোঁ হওক। কিন্তু মোৱাবিয়াসকল ইজৰাইলৰ চাউনি ওচৰ আহি পোৱাত ইজৰাইলীয়াসকলে অতৰ্কৃতে ওলাই গৈ মোৱাবিয়াসকলক আক্ৰমণ কৰিলে আৰু মোৱাবিয়াসকল ইজৰাইলৰ সন্মুখৰ পৰা পলাই গ'ল। ইজৰাইলৰ সৈন্যসকলে মোৱাবিয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল। তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱল মাত্ৰ কীৰ হেৰছত নগৰখনৰ শিলবোৰ য'তে আছিল ত'তে এৰি থলে। কিন্তু ফিংগা অস্ত্ৰধাৰী সৈন্যসকলে নগৰখন আক্ৰমণ কৰিলে। পাছত মোৱাবৰ ৰজা মেছেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ'ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইডুমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত 700 তৰোৱালধাৰী সেনা ল'লে। কিন্তু তেওঁলোকে নোৱাৰিলে। তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম বলি উৎসৰ্গ কৰিলে আৰু ইজৰাইলৰ বিৰুদ্ধে অতিশয় কুদ্ধিত হ'ল। তাতে ইজৰাইলীয়া সৈন্যসকলে ৰজা মেছাক এৰি দি নিজ দেশলৈ উভতি গ'ল।